আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ। ঢেকিয়াজুলি চামতাত অমিত শ্বাহ, নাওবৈচাত মল্লিকাৰ্জুন খাৰ্গেৰ জনসভাত অংশগ্ৰহণ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাই জিলাই EVM আৰু VVPATৰ দ্বিতীয় ৰেণ্ডমাইজেশ্যন সম্পন্ন। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনৰ প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী। সাম্প্ৰতি পৰিস্থিতিক লৈ উৰা বাতৰি বিয়পোৱাসকলে দেশৰ গুৰুতৰ ক্ষতি কৰিব বুলি মন কী বাতত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ৱাংখেৰেত হ'বলগীয়া খেলত মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি পৰি লাগিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰু নলবাৰীৰ চামতাত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীশ্বাহে সুৰক্ষিত আৰু বিকশিত অসম গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
9 तारीख को असम में चुनाव होने वाला है। आप ऐसा मत सोचना कि कृष्णा शाह जी को, अशोक सिंघल जी को और ऋतुबरन शर्मा जी को MLA बनाने के लिए वोट करना है। आप ऐसा भी मत सोचना कि फिर से एक बार हेमंत विश्व शर्मा को मुख्यमंत्री बनाने के लिए वोट करना है। आपको वोट करना है घुसपैठिया मुक्त आसाम बनाने के लिए वोट करना है। आपको वोट करना है शांत और विकसित आसाम बनाने के लिए वोट करना है। आपको वोट करना है बड़ी बड़ी इंडस्ट्री से लेस मेरे आसाम के युवाओं को आसाम में ही रोजगारी मिल पाए इसलिए वोट।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি মাৰ্ঘেৰিটা, জোনাই আৰু গোগামুখত বিজয় সংকল্প সভাত অংশ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান গৃহ সমষ্টি জালুকবাৰীত ৰোড শ্বত অংশ লৈছে। ইয়াৰ পূৰ্বে তেওঁ আজি কাৰ্বি আংলং জিলাৰ বোকাজানত দলীয় প্ৰাৰ্থী সূৰ্য ৰংফাৰৰ হৈ প্ৰচাৰ চলায়। তেওঁ লগতে বকলীয়াত ডিফু সমষ্টিৰ প্ৰাৰ্থী নিচো টেৰাংপি আৰু হাৰাঘাট সমষ্টিৰ প্ৰাৰ্থী লুনচিং টেৰণৰ হৈ প্ৰচাৰ সভাত অংশ লয়। ডঃ শৰ্মাই বৈঠালাংছত আমৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডঃ হাবে টেৰণৰ হৈও নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ APHLC দলক কঠোৰ ভাষাৰে সমালোচনা কৰি সমষ্টিটোত এই দলে আন্দোলনৰ বাহিৰে কোনোধৰণৰ উন্নয়ন সাধিব নোৱাৰে বুলি উল্লেখ কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঢকুৱাখানা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱকুমাৰ দলৰ হৈ গিলামাৰত আজি প্ৰচাৰ অভিযানত অংশ লয়। ডিব্ৰুগড় জিলাৰ চাবুৱা লাখোৱাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাই সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। একেদৰে টিংখং সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিমল বৰা আৰু ডিব্ৰুগড়ৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনে বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লয়। বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পশ্চিম যোৰহাটৰ বৰাহোং কাথনি গাঁৱত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। তেওঁ লগতে তিতাবৰত বুথ কাৰ্যকৰ্তা সন্মিলনতো অংশ লয়। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আজি বিৰোধী প্ৰাৰ্থীৰ হৈ ৰাজ্যত প্ৰচাৰ চলায়। শ্ৰীখাৰ্গে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ ফটাহুটি ঘাটত আয়োজিত এখন নিৰ্বাচনী সভাত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।
ভাইও আজ ইয়াৰ সে হম কংগ্ৰেছ পাৰ্টি কে 2026 মে জো আসাম কি চুনাও হোনে জা ৰহে হে উসকা ঘোষণা পত্র ইয়াৰ পৰ জাৰি কৰ ৰহে হে অৰ কংগ্ৰেছ পাৰ্টি কা মেনিফেষ্টো কাফি গম্ভীৰ বিচাৰ और लोगों के मशवरे के बाद हमने तय किया आसाम के लोगों के लिए हम क्या दे सकते हैं। क्योंकि आसाम के लोग तो पूछते हैं कि आप चुन के आने के बाद हमको क्या करने वाले हैं, तो जो क्या करने वाले हम वो भी बताएंगे।
চৰাইদেউ জিলাৰ চাহ বাগিচা অঞ্চলত ভোটদাতাৰ মন জয় কৰাৰ লক্ষ্যৰে আজি ঝাৰখণ্ড মুক্তি মঞ্চৰ মুৰববী হেমন্ত চোৰেনে সোণাৰী সমষ্টিৰ জয় ভাৰত দলৰ প্ৰাৰ্থী বলদেৱ তেলীৰ সমৰ্থনত প্ৰচাৰ অভিযানত ভাগ লয়। অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি জকাই, হালধিবাৰী, কলাখোৱা আদি অঞ্চলত ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়। শিৱসাগৰত বিজেপি প্ৰাৰ্থী কুশল দুৱৰী আৰু ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে প্ৰচাৰ চলাই আছে। বিজেপি প্ৰাৰ্থীগৰাকীয়ে আজি শিৱসাগৰ নগৰৰ আটাইকেইটা ৱাৰ্ডত 8খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শিলচর সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডঃ ৰাজদীপ ৰায়ৰ হৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানীপ সাহাই প্ৰচাৰ চলায়। তেওঁ আজি তপোবন নগৰত বিশাল নিৰ্বাচনী সভাত অংশ লয়। বাক্সা জিলাৰ মানাহ সমষ্টিত অন্যান্য ৰাজনৈতিক দলৰ লগতে বি পি এফ দলেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৰ সমৰ্থনত আজি তামুলপুৰ সমষ্টিত জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰচাৰ চলায়। তেওঁ বি পি এফৰ সমালোচনা কৰি বি টি চিত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত দলীয় প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ জনসাধাৰণক আহ্বান জনায়। ইপিনে গোৱালপাৰা পূব সমষ্টিৰ অগপ প্ৰাৰ্থী আব্দুল ৰহিম জিব্ৰানৰ সমৰ্থনত দলৰ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই হেলাপাখিৰিত প্ৰচাৰ সভাত অংশ লয়। বজালী সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিলীপ বৰুৱাই প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীয়ে প্ৰতিকূল বতৰকো নেওচি বজালীৰ বাঘমাৰা, নিত্যানন্দ, মানিকপুৰ, কঁঠালবাৰীকে ধৰি বহু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত নমো এপৰ মাধ্যমেৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ অসম আৰু পুডুচেৰীৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত দশকত অসমৰ প্ৰগতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু ৰাজ্যখন সকলো ক্ষেত্ৰৰ উন্নয়নমুখী যাত্ৰাৰ বাবে জনাজাত হৈ পৰিছে। এনে উন্নয়নমূলক কাম কাজৰ বাবে ৰাজ্যখনৰ জনসাধাৰণে দ্বৈত ইঞ্জিনৰ এন ডি এক পৰৱৰ্তী 5 বছৰৰ বাবে পুনৰ ক্ষমতালৈ অনাৰ সিদ্ধান্ত লৈছে বুলি শ্ৰীমোডীয়ে উল্লেখ কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি সংশ্লিষ্ট নিৰ্বাচনী জিলাসমূহত ই ভি এম আৰু ভি ভি পেটৰ দ্বিতীয় ৰেণ্ডমাইজেশ্যন সম্পন্ন হয়। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ লগতে দেশৰ নিৰ্বাচন আয়োগে নিয়োজিত কৰা সাধাৰণ পৰ্যবেক্ষকৰ উপস্থিতিত ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া সমাপন কৰা হয়। ৰিটাৰ্ণিং বিষয়াই দ্বিতীয় ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া ই ভি এম মেনেজমেণ্ট ছফ্টৱেৰৰ জৰিয়তে সম্পন্ন কৰে। উল্লেখযোগ্য যে জিলাসমূহত সম্পূৰ্ণ ৰেণ্ডমাইজেশ্যনৰ পাছত নিৰ্বাচনত ব্যৱহাৰযোগ্য মেচিনৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাইছে। সেইঅনুসৰি 4টা সহায়ক ভোটগ্ৰহণ কেন্দ্ৰসহ মুঠ 31,490 কেন্দ্ৰৰ বাবে মুঠ 41,353 বেলট ইউনিট, 45,572 কণ্ট্ৰল ইউনিট আৰু 44,761 ভি ভি পেট আবণ্টনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। মাজুলী নিৰ্বাচনী জিলাত ই ভি এম আৰু ভি ভি পেটৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন প্ৰক্ৰিয়া জিলায়ুক্তৰ কাৰ্যালয়ত সফলতাৰে সম্পন্ন হয়। নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা অনুসৰি সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাবে মেচিনসমূহ নিৰ্ধাৰণ কৰা হয়। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টিৰ অৱলোকনত আজি আপোনালোকলৈ আগবঢ়াইছো বজালী সমষ্টিৰ অৱলোকন।
বজালী জিলাৰ অন্তৰ্গত বজালী বিধানসভা সমষ্টি হৈছে ৰাজ্যৰ অন্যতম শিক্ষিত লোকৰ সমষ্টি। মুঠ জনসংখ্যাৰ প্ৰায় 88% লোকে শিক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটো সন্দৰ্ভত বিজ্ঞ মহলৰ বিশেষ গুৰুত্ব আৰু নজৰ থাকে। পূৰ্বৰ 42 নং পাটা চাৰ্কুচিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত 26 নং বজালী সমষ্টিলৈ ৰূপান্তৰিত হোৱা সমষ্টিটোৰ সম্প্ৰতি মুঠ ভোটাৰৰ সংখ্যা হৈছে 165,399। ইয়াৰে 82,791 পুৰুষৰ বিপৰীতে 82,608 হৈছে মহিলা ভোটাৰ। সমষ্টিটোত এইবেলি প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে 3গৰাকীয়ে। এন ডি এ মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়, বিৰোধী ঐক্য মঞ্চৰ অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী দিলীপ বৰুৱা আৰু অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী কল্যাণী কলিতাই অৱতীৰ্ণ হ'বলগীয়া নিৰ্বাচনত এই 165,399 ভোটাৰে অহা 5 বছৰৰ বাবে নিৰ্ণয় কৰিব বজালী সমষ্টিৰ প্ৰতিনিধিগৰাকীক। উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত সমষ্টিটোত মুঠ ভোটদানৰ পৰিসংখ্যা আছিল 77.98%। ইয়াৰে 81,284 ভোট লাভ কৰি জয়ী হ'বলৈ সক্ষম হৈছিল বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে। ইয়াৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু শৰ্মাই 18,431, অসম জাতীয় পৰিষদৰ পবিত্ৰ ডেকাই 9,831, নিৰ্দলীয় চক্ৰবাণী মেধিয়ে 1,575 আৰু ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়া আঠৱালেৰ প্ৰাৰ্থী কৃষ্ণমণি দাসে 608 ভোট লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ইয়াৰে পূৰ্বৰটো বিধানসভা নিৰ্বাচনত অৰ্থাৎ 2016 চনত অনুষ্ঠিত নিৰ্বাচনত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈ অসম গণ পৰিষদৰ পবিত্ৰ ডেকাই মুঠ 66,558 ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ শৈলেন কলিতাই 12,582, নিৰ্দলীয় প্ৰাৰ্থীক্ৰমে কমলেশ্বৰ মেধিয়ে 12,306, মনোৰঞ্জন দাসে 8,227, কাৰ্তিক ডেকাই 3,136, বৈকুণ্ঠ শৰ্মাই 960, পুষ্পক দত্তই 936 আৰু নীলিমা ভাগৱতীয়ে 846 ভোট লাভ কৰিবলৈ সক্ষম হয়। এইবাৰ মাত্ৰ 3গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সমষ্টিটোত মূল যুঁজখন অসম গণ পৰিষদৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয় আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিলীপ বৰুৱাৰ মাজতে হ'ব বুলি ৰাজনৈতিক সমীক্ষকসকলে আলোচনা কৰা পৰিলক্ষিত হৈছে। বজালীৰ পৰা আকাশবাণীৰ সংবাদদাতা কল্যাণ কলিতাৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
সমাগত বিধানসভা নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনে প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে তামোলপুৰ জিলা প্ৰশাসনে আজি তামোলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত কৰে। গোলাঘাট ভোটাৰ নিৰ্বাচনী শিক্ষা আৰু অংশগ্ৰহণ কোষে আজি ভোটদানৰ গুৰুত্ব তথা ভোটৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে সজাগতামূলক চাইকেলৰ সমদলৰ আয়োজন কৰে। জিলা আয়ুক্তগৰাকীয়ে পতাকা জোকাৰি এই সমদলৰ শুভাৰম্ভ কৰে। এই সমদলত পেৰাচাইক্লিষ্ট ৰাকেশ বণিকে অংশগ্ৰহণ কৰে। সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হৈ পুলিবৰত শেষ হোৱা এই সমদলত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষাৰ্থী, জিলা ক্ৰীড়া সন্থাৰ সদস্য, অংগনবাদী কৰ্মী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মকৰ্তা আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে। যোৰহাট নিৰ্বাচনী জিলাতো ভোটাৰ নিৰ্বাচনী শিক্ষা আৰু অংশগ্ৰহণ কোষৰ উদ্যোগত ভোটাৰৰ সজাগতা বৃদ্ধিৰ বাবে ষ্টিকাৰ প্ৰচাৰ অভিযান চলোৱা হয়। নিৰ্বাচনী জিলাখনত 100% ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা স্থান, যান বাহন আদিত ষ্টিকাৰ লগোৱা হয়। জিলা উপায়ুক্তৰ পৌৰহিত্যত আয়োজিত এখন সভাত জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া আৰু চি আৰ পি এফৰ বিষয়াসকলৰ সৈতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত স্থাপন কৰা তিয়ক বিধানসভা সমষ্টিৰ ভোটগণনা কেন্দ্ৰটো পৰিদৰ্শন কৰে। কেন্দ্ৰটো পৰিদৰ্শন কৰি জিলা আয়ুক্ত আৰু আৰক্ষী চি আৰ পি এফৰ বিষয়াসকলে নিৰ্বাচনৰ বাবে সাজু কৰি তোলা ই ভি এম, ষ্ট্ৰং ৰুম, চি চি টিভি সংযোগ আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা বিভিন্ন কক্ষসমূহ নিৰীক্ষণ কৰে। নগাঁও জিলাতো ভোটাৰৰ মাজত সজাগতাৰ বাবে জিলা প্ৰশাসনে ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰে। আনহাতে জিলাখনৰ শান্তি শৃংখলা আৰু আইন ব্যৱস্থা যাতে বিঘ্নিত নহয় তাৰ বাবে জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে চামগুৰি বিধানসভা সমষ্টিৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চল পৰিদৰ্শন কৰে।
আজি আপোনালোকৰ অঞ্চললৈ মই ডি চি আৰু এছ পি ডাঙৰীয়া আপোনালোকৰ অঞ্চললৈ আহিছো। আমি সকলো জেগাত ৰাইজৰ মাজলৈ আহি এষাৰ কথাই ক'ব বিচাৰিছো যে প্ৰথম কথা, আপোনালোক সকলোৱে এজন নাগৰিক হিচাপে নিজৰ ভোটাধিকাৰ নিশ্চয় যাতে সাব্যস্ত কৰে, এক নম্বৰ কথা। দুই নম্বৰ কথা, আপোনাৰ মনেৰে যাক আপুনি ভোট দিবলৈ বিচাৰিছে আপুনি তাক ভোট দিব। কোনোবাই যদি আজি প্ৰশাসনৰ তৰফৰ পৰা আমি এষাৰ কথা ক'ব বিচাৰিছো, কোনোবাই যদি ভাবুকি দিয়ে, কোনোবাই যদি আপোনালোকক জোৰ জবস্তি কৰে, কোনোবাই যদি ইয়াত এটা হিংসাৰ পৰিৱেশ সৃষ্টি কৰে, এখন সুস্থ আৰু সবল সমাজ হিচাপে আজি যোনবোৰ এইবোৰ সৰু সৰু ল'ৰা আছে তাহাঁতক আমি পঢ়াই শুনাই ভাল মানুহ বনাব লাগিব। আজি যদি আমাৰ এলেকাত তেনেকে হিংসা দেখা পায়, মাৰপিট দেখা।
শ্ৰীভূমি জিলাতো নিৰ্বাচনী প্ৰস্তুতি তীব্ৰ হৈ উঠিছে। শ্ৰীভূমি জিলা প্ৰশাসনে আজি প্ৰিজাইডিং বিষয়া আৰু প্ৰথম পুলিং বিষয়াসকলৰ বাবে গ্ৰুপ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি পেট্ৰল আৰু ডিজেলক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত সংকটৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশবাসীক উদ্দেশ্যি শ্ৰীমোদীয়ে আজি কয় যে অঞ্চলটো ভাৰতৰ চাহিদাৰ গুৰুত্বৰ কেন্দ্ৰ হোৱা বাবে বৰ্তমানৰ সময়ত প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে। তেওঁ কয় যে বিগত এটা দশকত বিশ্বৰ বিভিন্ন দেশৰ সৈতে দেশৰ পৰা লাভ কৰা সমৰ্থন আৰু ভাৰতে গঢ়ি তোলা সামৰ্থ্যৰ বাবে দেশে এই পৰিস্থিতিৰ সন্মুখীন হবলৈ সমৰ্থ হৈছে। সাম্প্ৰতিক পৰিস্থিতিক লৈ উৰা বাতৰি প্ৰকাশ কৰি থকাসকলে দেশৰ গুৰুতৰ ক্ষতি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। এনে উৰা বাতৰিত প্ৰতিয়ন নগৈ দেশবাসীক চৰকাৰী তথ্যত বিশ্বাস ৰাখিবলৈ তেওঁ আহান জনায়। ইপিনে দেশত সৌৰ শক্তিৰ ব্যৱহাৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে। আজিৰ দেশৰ বিভিন্ন স্থানত সৌৰ শক্তি সুলভ হৈ পৰা বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ৱাংখেৰেত হ'বলগীয়া খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কাইলৈ গুৱাহাটীত হ'বলগীয়া আই পি এলৰ খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ। ঢেকিয়াজুলি চামতাত অমিত শ্বাহ, নাওপৈচাত মল্লিকাৰ্জুন খাৰ্গেৰ জনসভাত অংশগ্ৰহণ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলাই জিলাই ই ভি এম আৰু ভি ভি পেটৰ দ্বিতীয় ৰেণ্ডমাইজেচন সম্পন্ন। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনৰ প্ৰশিক্ষণ আৰু সজাগতা কাৰ্যসূচী। সাম্প্ৰতিক পৰিস্থিতিক লৈ উৰা বাতৰি বিয়পোৱাসকলে দেশৰ গুৰুতৰ ক্ষতি কৰিব বুলি মন কী বাতত প্ৰধানমন্ত্ৰী প্ৰকাশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ৱাংখেৰেত হ'বলগীয়া খেলত মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।